গীতমালা 114 অধ্যায়। ইজৰাইল জাতি যেতিয়া মিছৰৰ পৰা ওলাই আহিল, জাকুবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল, তেতিয়া যিহুদা হ'ল ঈশ্বৰৰ পবিত্ৰ স্থান, ইজৰাইল হ'ল তেওঁৰ ৰাজ্য। সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে, জৰ্দন নদী উজাই গ'ল, পৰ্বতবোৰে মতা মেৰ ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে। হে সমুদ্ৰ, তোমাৰ কি হ'ল, কিয় তুমি পলাই গলা? হে জৰ্দন, কিয় তুমি উজাই গলা? হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পৃথিৱী, তুমি যিহুৱাৰ সন্মুখত কম্পমান হোৱা, জাকুবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা। তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চকমকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।